हे देव हे दैत हे जगदेकवंधो हे कृष्ण हे चपल हे करुणैक सिंधो हे नाथ हे रमण हे नयनाभिराम हा हा कदानुभवितासि पदं दृशोर्मे सालंबित वाम कुंतल भरं मंदोन्नत भ्रूलतं किंचित कुंचित कोमलाधर पुटं साची प्रसारे क्षणं आलोलांगुली पल्प वै मुरली कामा पूरयंतं मुदा मूले त्रिभंगललितं जाने जगन्मोहनं हे गोपालक हे कृपाजलनिधे हे सिंधु कन्यापते हे कंसांतक हे गजेंद्र करुणापारेण हे माधव हे रामानुज हे जगत्त्रयो गुरो वक्षस्थले कौस्तभं नासाग्रे नवमौक्तिकं करतले वेणुङ्करे कङ्कणं सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलीः गोपस्त्री परिवेष्टितो विजयते गोपाल शिशोः ओङ्कारार्थमुदीरयन् विजयते वंशी निनाद शिशोः ओङ्कारार्थमुदीरयन् विजयते वंशी निनाद शिशोः
हे देव हे कान्तो हे जगतेर एकमात्र बंधु हे कृष्ण हे चपल हे एकमात्र करुणार समुद्र हे नाथ हे रमन हे नयनाभिराम हाय कबे तुमि आमार नयन गोचर हबे जार स्कंधे चारुकुंचित केशजाल पड़ेछे जार ईशत उन्नत भ्रूलता अल्पकुंचित कोमल अधरष्ठ যিনি বক্র কটাক্ষ করেছেন হর্ষে মুরলিকা বাদনে যার অঙ্গুলি পল্লব চঞ্চল কল্পতরু মূলে সেই ললিত ত্রিভঙ্গকে জগন্মোহন বলেই জানি হে গোপালক হে কৃপা সিন্ধু হে সিন্ধু কন্যাপতে হে কংসান্তক হে গজেন্দ্র করুণা পারক হে বলরামানুজ হে ত্রিজগতের গুরু হে পুণ্ডরীকাক্ষ হে গোপীজননাথ আমাকে রক্ষা করো তোমা বিনা আর কাউকেই জানি না ললাটে কস্তুরী তিলক বক্ষস্থলে কৌস্তভ মণি নাসিকাগ্রে উজ্জ্বল মুক্তা করতলে বেণু করে কঙ্কন সর্বাঙ্গে হরিচন্দন এবং গলদেশে মুক্তার মালা পরে যিনি শোভিত, গোপবধু পরিবেষ্টিত সেই গোপাল চূড়ামণির জয় হোক। লোকগণকে উন্মত্ত করে, বেদকে মুখরিত করে, পর্বত নিচয়কে পুলকিত করে, শৈলকে বিগলিত করে, পশুকে বিবশ করে, গোবৃন্দকে আনন্দিত করে, গোপজনকে ত্বরান্বিত করে, মুনিদিগকে আহ্লাদিত করে, বিনাশরকে বিজৃম্ভিত করে, প্রণবার্থ প্রকাশ করে, গোপশিশুর বংশীধ্বনি বিজয় যুক্ত হোক। গোপশিশুর বংশীধ্বনি বিজয় যুক্ত হোক।